আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অপেক্ষাৰ অন্ত পেলাই দেশৰ 542খন আসনৰ বাবে অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ, শেহতীয়া গণনাত আগবাঢ়ি আছে বিজেপি নেতৃত্বাধীন NDA, অসমতো সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, বদৰুদ্দিন আজমলকে ধৰি 143গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়, গণনাৰ প্ৰাৰম্ভিক তথ্য অনুসৰি গুৱাহাটীত বিজুলী কলিতা মেধি আৰু যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি, বান বিধবস্ত 10খন জিলাৰ 191টা শিবিৰত 36,000ৰো অধিক লোকৰ আশ্ৰয় গ্ৰহণ আৰু ফ্ৰেন্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপন্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। দেশৰ 542খন আসনৰ বাবে অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱা 8 বজাত আৰম্ভ হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ভোটগণনা স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে 272খন আসনৰ প্ৰয়োজন হ'ব। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো 52টা কেন্দ্ৰত লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ 30 মিনিট পাছত EVM মুকলি কৰাৰ ব্যৱস্থা আছিল, যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়ম কিছু সলনি কৰা হয়। এইবাৰ ৰিটাৰ্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা 8 বজাত পোষ্টেল বেলট গণনা আৰম্ভ হৈছে আৰু 30 মিনিট পাছত EVM মুকলি কৰা হৈছে। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক মেজৰ ব্যৱস্থা কৰা হৈছে, আনহাতে বাকী জিলাসমূহত পোষ্টেল বেলট গণনা কৰা নহয়। অসমৰ লগতে ত্ৰিপুৰাৰ পশ্চিম লোকসভা নিৰ্বাচনৰ 7টা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে আৰু 6-10টা ৰাউণ্ডৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন হ'ব। মণিপুৰতো ইনাৰ আৰু আউটাৰ লোকসভা সমষ্টি দুটাৰ ভোটগণনাৰ বাবে 24টা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ বিধানসভা নিৰ্বাচন আৰু বিভিন্ন সমষ্টিৰ উপ নিৰ্বাচনৰো আজি ভোটগণনা কৰা হৈছে। শেহতীয়া গণনা অনুযায়ী বিজেপি 42খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে 17খন আসনত অগ্ৰগতি লাভ কৰিছে। অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু প্ৰতিপক্ষতকৈ 2000ৰো অধিক ভোটত আগবাঢ়ি আছে। মধ্যপ্ৰদেশত বিজেপি প্ৰাৰ্থী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু হিমাচল প্ৰদেশৰ মণ্ডিত বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱতে অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ পোৰবন্দৰত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়া 12,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ত্ৰিপুৰা পশ্চিম সমষ্টিত বিজেপি প্ৰাৰ্থী বিপ্লৱ কুমাৰ দেৱ আগবাঢ়ি আছে। লোকসভা নিৰ্বাচনৰ আজি ফলাফল ঘোষণা হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত অসমৰো 14টা সমষ্টিত মুঠ 143গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ৰাজ্যত 3টা পৰ্যায়ত হোৱা এই নিৰ্বাচনত নৱগঠিত কাজিৰঙা সমষ্টিত বিজেপিৰ হৈ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই আৰু কংগ্ৰেছৰ হৈ ৰজলীনা তিৰ্কীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইফালে যোৰহাট সমষ্টিত 2গৰাকী সাংসদ বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। শোণিতপুৰত বিজেপিৰ হৈ মন্ত্ৰী ৰঞ্জিত দত্তই তথা কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু আৰু BPFৰ ৰাজু দেউৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। লখিমপুৰ সমষ্টিত বিজেপিৰ হৈ সাংসদ প্ৰদান বৰুৱা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দৰং ওদালগুৰিত বিজেপিৰ হৈ সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গাদাস বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ডিফুত বিজেপিৰ অমৰ সিং টিছো আৰু কংগ্ৰেছৰ জয়ৰাম ইংলেঙে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপিৰ হৈ কৰিমগঞ্জত কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু AIUDFৰ বিধায়ক চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে শিলচৰত বিজেপিৰ হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ হৈ সূৰ্যকান্ত চৰকাৰে, নগাঁৱত বিজেপিৰ হৈ সুৰেশ বৰা, কংগ্ৰেছৰ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ বিধায়ক আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইফালে গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বৰপেটাত NDA প্ৰাৰ্থীৰূপে অগপ বিধায়ক ফণীভূষণ চৌধুৰী, CPIMৰ মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ দীপ বায়নে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ হৈ বিধায়ক ৰকিবুল হুছেইন, AIUDFৰ হৈ সাংসদ বদৰুদ্দিন আজমল আৰু NDAৰ প্ৰাৰ্থীৰূপে অগপৰ জাবেদ ইছলামে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কোকৰাঝাৰত NDAৰ প্ৰাৰ্থীৰূপে UPPLৰ জয়ন্ত বসুমতাৰী, BPFৰ খাম্পা বৰগৰাৰী আৰু কংগ্ৰেছৰ গৰ্জন মুছাহাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূৰ্ণগতিত অব্যাহত আছে। ৰাজ্যত স্থাপন কৰা 52টা কেন্দ্ৰত 64জন সাধাৰণ পৰ্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। প্ৰতিটো ভোটগণনা কেন্দ্ৰতে নিৰ্বাচন আয়োগে নিয়োগ কৰা এই সাধাৰণ পৰ্যবেক্ষক তথা গণনা পৰ্যবেক্ষকসকলে যাৱতীয় ব্যৱস্থাপনাৰ সকলো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলি থকা গণনা প্ৰক্ৰিয়াত এইবাৰ কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ মুঠ 1026টা ইভিএম আছে। জিলাখনৰ অন্তৰ্গত 5টা বিধানসভা সমষ্টি দিশপুৰ, ডিমৰিয়া, নিউ গুৱাহাটী, মধ্য গুৱাহাটী আৰু জালুকবাৰীৰ প্ৰতিটোৰ বাবে 14খনকৈ মুঠ 70খন মেজত ভোটগণনা কৰি থকা হৈছে। তদুপৰি আন 10খন মেজত পোষ্টেল বেলট গণনা দিহা কৰা হৈছে। ইয়াৰে দিশপুৰ সমষ্টিত 16 ৰাউণ্ড, ডিমৰিয়াত 17 ৰাউণ্ড, নিউ গুৱাহাটীত 14 ৰাউণ্ড, মধ্য গুৱাহাটীত 14 ৰাউণ্ড আৰু জালুকবাৰীত 15 ৰাউণ্ড গণনাৰে ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইফালে আজি পুৱাৰে পৰা বজালী নিৰ্বাচনী জিলাৰ ভোটগণনা পৰ্ব ভট্টদেৱ বিশ্ববিদ্যালয়ত পূৰ্ণগতিত চলি আছে। বজালী সমষ্টিৰ 1,63,071 আৰু ভৱানীপুৰ সৰভোগ সমষ্টিৰ 2,11,447 ভোটাৰ থকা এটা গণনা কক্ষৰ 14খনকৈ মেজত গণনা পৰ্ব আৰম্ভ হৈছে। উল্লেখযোগ্য যে বজালী সমষ্টিত 16টা আৰু ভৱানীপুৰ সৰভোগ সমষ্টিৰ 19টা ৰাউণ্ডত এই ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। একেদৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোসাইগাঁও, কোকৰাঝাৰ, চিৰাং, বিজনী আৰু বাক্সা নিৰ্বাচনী জিলাৰ 5টাকৈ ভোটগণনা কেন্দ্ৰত ভোটগণনা চলি আছে। ধুবুৰী লোকসভা সমষ্টিৰো 6খন নিৰ্বাচনী জিলাৰ 6টা ভোটগণনা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে। শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ, ঢেকিয়াজুলি, বৰচলা, ৰঙাপাৰা আৰু নদুৱাৰ বিধানসভা সমষ্টিৰ ভোটগণনা প্ৰক্ৰিয়া দৰং মহাবিদ্যালয়ৰ ভোটগণনা কক্ষত ইতিমধ্যে আৰম্ভ হৈছে। মুঠ 5টা কক্ষৰ প্ৰতিটোতে 14খনকৈ মেজত ভোটগণনা চলি থকা বুলি জানিব পৰা হৈছে। পুৱা 5:30 বজাত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত ষ্ট্ৰং ৰুম মুকলি কৰাৰ পাছত 8 বজাৰ পৰা ভোটগণনা কক্ষসমূহত পোষ্টেল বেলট গণনা কৰি থকা হৈছে। ইফালে বিশ্বনাথ, গহপুৰ আৰু বিহপুৰীয়াতো পুৱা 8 বজাত ভোটগণনা আৰম্ভ হৈছে। কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাতো আজি পুৱা 8 বজাৰ পৰা 10খন মেজত পোষ্টেল বেলটৰ ভোটগণনা চলি আছে। আনহাতে পুৱা 8:30 বজাৰ পৰা ইভিএমৰ ভোটগণনাও আৰম্ভ হোৱা বুলি জানিব পৰা হৈছে। উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাৰ 4টা বিধানসভা সমষ্টিৰ উত্তৰ কৰিমগঞ্জৰ বাবে 14খন মেজত 22টা ৰাউণ্ডত মুঠ 301টা ভোটকেন্দ্ৰৰ ভোটগণনা কৰা হ'ব। দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ মুঠ 312টা ভোটকেন্দ্ৰৰ ভোটগণনা 14খন মেজত 23টা ৰাউণ্ডত কৰা হ'ব। একেদৰে পাটনাকান্দি বিধানসভা সমষ্টিৰ মুঠ 198টা ভোটকেন্দ্ৰৰ ভোটগণনা 12খন মেজত 17টা ৰাউণ্ডত আৰু ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিৰ 247টা ভোটকেন্দ্ৰৰ ভোটগণনা 14খন মেজত 18টা ৰাউণ্ডত কৰা হ'ব। ইপিনে নগাঁও নিৰ্বাচনী জিলাৰ ভোটগণনা কক্ষত ভোটগণনাৰ বাবে 14খন মেজ আৰু গণনাকৃত ভোটসমূহ একত্ৰীকৰণৰ বাবে 1খন মেজৰ লগতে সহকাৰী ৰিটাৰ্ণিং বিষয়ৰ বাবে আন 1খন মেজৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভোটগণনা কেন্দ্ৰটো আজি পুৱাৰে পৰা গণনা প্ৰক্ৰিয়া অব্যাহত আছে। গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত 21টা ৰাউণ্ড, ডিহৰ বিধানসভা সমষ্টিত 25টা ৰাউণ্ড আৰু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ বিধানসভা সমষ্টিত 28টা ৰাউণ্ড তথা গোৱালপাৰা পূব বিধানসভা সমষ্টিত 28টা ৰাউণ্ডৰ জৰিয়তে ভোটগণনা কৰা হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ শিৱসাগৰ নিৰ্বাচনী জিলাৰ শিৱসাগৰ আৰু ডিমৌ বিধানসভা সমষ্টিৰ ভোটগণনাও আজি পুৱাৰে পৰা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্থাপন কৰা গণনা কক্ষত অব্যাহত আছে। জিলাখনৰ ডিমৌৰ 212টা ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএমৰ ভোটসমূহ 16টা ৰাউণ্ডত আৰু শিৱসাগৰৰ 269টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটসমূহ 20টা ৰাউণ্ডত গণনা কৰা হ'ব। দৰং ওদালগুৰিৰ চলিত গণনা অনুসৰি কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী 8,000ৰো অধিক ভোটত আগবাঢ়ি আছে। আনহাতে কাজিৰঙা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ পাচাই অগ্ৰগতি লাভ কৰিছে। লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ 14টা সমষ্টিৰ অন্তৰ্গত জিলাসমূহত প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ভাৰতীয় ফৌজদাৰী বিধিৰ 144 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰাৰ লগতে সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। লখিমপুৰ জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশৰ জৰিয়তে জিলাখনৰ ভোটগণনা কক্ষৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰৱেশ কৰা সমাৱেশত বাধা আৰোপ কৰা হৈছে। আইন শৃংখলা বা ভোটগণনা কাৰ্যৰ সৈতে জড়িত ব্যক্তিৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। তদুপৰি জিলাখনত সমাৱেশ, বিক্ষোভ আদি প্ৰদৰ্শনতো বাধা আৰোপ কৰা হৈছে। জিলা আৰক্ষীয়ে ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে যান বাহনসমূহত তালাচী অব্যাহত ৰাখিছে। ধুবুৰী জিলাতো ভোটগণনা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে 144 ধাৰা জাৰি কৰা হৈছে। ইফালে অসম আৰক্ষীয়ে আজি ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বয়বস্তু পৰিবাহী যান বাহনৰ চলাচল পুৱা 4 বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। একেদৰে গণনা কাৰ্য হ'বলগীয়া মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে ৰাজীৱ গান্ধী পথটো নো পাৰ্কিং জ'ন ঘোষণা কৰাৰ লগতে এই পথটোৰে যান বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। ইপিনে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ ফালৰ পৰা ছাৰ্ভিচ লেনেৰে কোনো যান বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। গড়চুকৰ দিশৰ পৰা অহা যান বাহনসমূহকো পোনপটীয়াকৈ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ সন্মুখেৰে নহাকৈ ফ্লাইঅভাৰ হৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ সাম্প্ৰতিক বানত 10খন জিলাৰ 6 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত 24 ঘণ্টাত কাছাৰ জিলাত বানত 4জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ 577খন গাঁও প্লাৱিত হোৱাৰ লগতে 6000ৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে 191টা সাহায্য শিবিৰ আৰু 108টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। ইপিনে উত্তৰ পূব সীমান্ত ৰেলৱে নিউ হাফলং চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি 5 জুনলৈকে কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা সম্পূৰ্ণৰূপে আৰু আন কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত আজিৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান আৰম্ভ হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময় আগুৱাই জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। নিৰ্দেশনাত শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰি বিদ্যালয়সমূহ আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে। ফ্ৰেন্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এডেনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্ৰাপ্ত ভাৰত অষ্ট্ৰেলিয়াৰ যুটীটোৱে ছুপাৰ টাই ব্ৰেকাৰত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগেল এঞ্জেল ৰেইজ ফাৰেলাৰ যুটীটোক 6-7, 6-3 আৰু 7-6 ফলাফলত পৰাজিত কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোক দশম বাছনিপ্ৰাপ্ত বেলজিয়ামৰ চেণ্ডাৰ গিলে আৰু জোৱান ব্লিগেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে প্ৰথমখন খেল ইতিমধ্যে পুৱা 6 বজাত গায়ানাত উগাণ্ডা আৰু আফগানিস্তানৰ মাজত আৰম্ভ হৈছে। আনহাতে নিশা 8 বজাত বাৰ্বাডোজত হ'বলগীয়া দ্বিতীয়খন খেলত পূৰ্বৰ চেম্পিয়ন ইংলেণ্ড স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে পৰিস্মিতা দিহিঙীয়াই।
সপ্তাহ পৰ্যায়ৰ ভোটগ্ৰহণ আৰু বিগত 44 দিনীয়া দীৰ্ঘ প্ৰক্ৰিয়াক লৈ কৰা নানা জল্পনা কল্পনাৰ অৱসান ঘটাই আজি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। এইবাৰ লোকসভা নিৰ্বাচনত 64 কোটিৰো অধিক লোকে ভোটদান কৰি বিশ্ব অভিলেখ ৰচনা কৰিছে। ভোটগণনাৰ সমগ্ৰ প্ৰস্তুতি, নিৰ্বাচন উত্তৰ সমীক্ষা, শাসক বিৰোধী দলৰ ফলাফলক লৈ উৎকণ্ঠা সম্পৰ্কীয় বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অহা 5 বছৰলৈ দেশৰ ক্ষমতাৰ বাকজুৰি কাৰ হাতত থাকিব তাক লৈ চলি থকা গুণাগথাৰ প্ৰসংগক লৈ অসমীয়া প্ৰতিদিন কাকতে দিল্লী কাৰ আজি জনাদেশ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। একেটা বিষয়ক লৈ দৈনিক অসম কাকতে ক্ষমতাত কোন আজি উৎকণ্ঠাৰ অৱসান, অসমীয়া খবৰ কাকতে দিল্লী কাৰ দখলত আজি নিৰ্ণয়, দৈনিক অগ্ৰজিত কাকতে গভীৰ উৎকণ্ঠাৰ মাজতে আজি ফলাফল শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। আনহাতে ভোটগণনাৰ পূৰ্বে শাসক আৰু বিৰোধী উভয় পক্ষই বিজয় উৎসৱৰ প্ৰস্তুতি আৰম্ভ কৰাৰ আন এটা বাতৰি দৈনিক জনমভূমি কাকতে বিজয় উৎসৱৰ বিশাল আয়োজন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই 12খন আসন লাভ কৰিব বুলি নিজৰ দাবীত অটল হৈ থকাৰ আন এটা বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এক্সিট পলত মোদী চৰকাৰৰ হেট্ৰিকৰ স্পষ্ট ইংগিত দিয়াৰ পাছতে মুম্বাইৰ শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান হয়। সৰ্বকালৰ সৰ্বাধিক পইণ্টেৰে অভিলেখ ৰচনা কৰাৰ এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে এদিনতে বিনিয়োগকাৰীৰ লাভ 11 লাখ কোটি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যত সাম্প্ৰতিক বানত 10খন জিলাৰ 6,25,000 লোক ক্ষতিগ্ৰস্ত হৈছে। বানত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি হৈছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন অঞ্চলত হোৱা ভূমিস্খলনে জনসাধাৰণৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে। এই বিষয়টো লৈ জিলা প্ৰশাসন কিমান সচেতন, এই সন্দৰ্ভত এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
অপেক্ষাৰ অন্ত পেলাই দেশৰ 542খন আসনৰ বাবে অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ ভোটগণনা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ। শেহতীয়া গণনাত আগবাঢ়ি আছে বিজেপি নেতৃত্বাধীন NDA। অসমতো সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, বদৰুদ্দিন আজমলকে ধৰি 143গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়। গণনাৰ প্ৰাৰম্ভিক তথ্য অনুসৰি গুৱাহাটীত বিজুলী কলিতা মেধি আৰু যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 18লৈ বৃদ্ধি। আৰু ফ্ৰেন্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।